লেবিয়া পুস্তক 5 অধ্যায়। যদি কোনো এজন লোকে কোনো এক বিষয়ৰ কথা শুনি বা দেখি সেই বিষয়ে সাক্ষ্য দিব পৰা হৈও তাক প্ৰকাশ নকৰি পাপ কৰে, তেন্তে তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব। অথবা কোনো অসুচি বনৰীয়া জন্তুৰ হৰ বা অসুচি ঘৰচীয়া পশুৰ হৰ আৰু অসুচি উৰক আদি জন্তুৱে হওক, যিটোক ঈশ্বৰে অসুচি কৰিলে তাক যদি কোনোবাই কোনো অসুচি বস্তু বুলি নজনাকৈ স্পৰ্শ কৰি আনুষ্ঠানিকভাৱে অসুচি হয়, তেন্তে তেওঁ দোষী হ'ব। বা মানুহৰ যিকোনো ধৰণৰ অসুচ হওক, তাক যদি কোনোৱে নজনাকৈ স্পৰ্শ কৰে, তেন্তে তেওঁ সেই বিষয়ে জানিলে দোষী হ'ব। বা মানুহে অবিবেচনাৰে যি যি বিষয় শপত লয়, সেই বিষয়ে ভাল কাৰ্যই হওক বা বেয়া কাৰ্যই হওক কৰিম বুলি যদি কোনোৱে নিজ উঠেৰে অবিবেচনাৰে আগলৈ কি হ'ব তাক নজনাকৈ শপত খায়, তেন্তে তেওঁ তাক জানিলে সেই বিষয়ত তেওঁ দোষী হ'ব। আৰু সেই বিষয়বোৰৰ কোনো বিষয়ত যেতিয়া কোনোজন দোষী হয়, তেতিয়া তেওঁ নিজ পাপ অৱশ্যে স্বীকাৰ কৰিব লাগিব। তেওঁ নিজে কৰা পাপৰ দণ্ডস্বৰূপে পাপাৰ্থক বলিদানৰ বাবে জাকৰ পৰা এজনী চেউৰী মেৰচাক বা চেউৰী ছাগলী জিহুৱাৰ উদ্দেশ্যে আনিব, আৰু পুৰোহিতে তেওঁ পাপৰ কাৰণে তেওঁক প্ৰায়চিত্ত কৰিব। যদি তেওঁ মেৰ বা ছাগলী আনিবলৈ অসমৰ্থ হয়, তেন্তে তেওঁ কৰা নিজৰ পাপৰ দণ্ডস্বৰূপে জিহুৱাৰ উদ্দেশ্যে দুটা কপৌ বা দুটা পাৰ পোৱালি আনিব। তাৰে এটা পাপাৰ্থক বলিৰ বাবে আৰু আনটো হোমৰ বলিৰ বাবে হ'ব। তেওঁ সেই দুটাক পুৰোহিতৰ ওচৰলৈ আনিব, আৰু পুৰোহিতে আগেৰে কৰা পাপাৰ্থক বলিৰ উৎসৰ্গ কৰিবলৈ তাৰ মূৰৰ ওচৰত ডিঙি মুচৰিব, কিন্তু মূৰটো সম্পূৰ্ণকৈ নেৰুৱাব। তাৰ পাছত পাপাৰ্থক বলিৰ অলপ তেজ বেদীৰ গাত ছটিয়াব আৰু অৱশিষ্ট তেজখিনি বেদীৰ মূলত বাকী দিব লাগিব। এইয়ে পাপাৰ্থক বলি। তেতিয়া তেওঁ প্ৰথমতে দিয়া বিধিমতে দ্বিতীয়টো হোমৰ অৰ্থে উৎসৰ্গ কৰিব। এইদৰে পুৰোহিতে তেওঁ কৰা পাপৰ কাৰণে তেওঁক প্ৰায়চিত্ত কৰিব আৰু তেওঁ পাপ ক্ষমা হ'ব। কিন্তু তেওঁ যদি দুটা কপৌ বা দুটা পাৰ পোৱালি আনিবলৈ অসমৰ্থ হয়, তেন্তে তেওঁ নিজে কৰা পাপ কৰ্মৰ বাবে নিজ উপহাৰ স্বৰূপে ঐফাৰ 10 ভাগৰ এভাগ মিহি আটাগুৰি পাপাৰ্থক নৈবেদ্য স্বৰূপে আনিব। তাৰ ওপৰত তেল নিদিব, কিয়নো সেয়ে পাপাৰ্থক নৈবেদ্য। তেওঁ ইয়াক নিশ্চয় পুৰোহিতৰ ওচৰলৈ আনিব, আৰু পুৰোহিতে তেওঁ স্মৰণাৰ্থক নৈবেদ্য হিচাপে তেওঁ বুলি তেওঁৰ পৰা এমুঠি লৈ জিহুৱাৰ অগ্নিকৃত উপহাৰৰ বিধিমতে তাক বেদীত দগ্ধ কৰিব। সেয়ে পাপাৰ্থক নৈবেদ্য। এইদৰে পুৰোহিতে সেইবোৰৰ ভিতৰৰ কোনো এটা বিষয়ত তেওঁ কৰা পাপৰ কাৰণে তাক প্ৰায়চিত্ত কৰিব, তেতিয়া তেওঁ পাপ ক্ষমা হ'ব আৰু অৱশিষ্ট ভাগ ভক্ষ্য নৈবেদ্যৰ দৰে পুৰোহিতৰ হ'ব। তেতিয়া জিহুৱাই মুচিক ক'লে, যদি কোনোৱে জিহুৱাৰ পবিত্ৰ বস্তুৰ কোনো এটা বস্তু ৰাখি আজ্ঞা লংঘন কৰি নজনাকৈ পাপ কৰে, তেন্তে তেওঁ জাকৰ পৰা পবিত্ৰ স্থানৰ চেকল অনুসাৰে জিহুৱাই নিৰূপণ কৰাৰ দৰে অতি কমেও 2 চেকল দামৰ এটা নিঘুনি মতামেৰ দুখাৰ্থক বলিস্বৰূপে জিহুৱাৰ উদ্দেশ্যে আনিব লাগিব। তেওঁ যি পবিত্ৰ বস্তু ৰাখি তেওঁ পাপ কৰিলে জিহুৱাক সন্তুষ্ট কৰিবলৈ ক্ষতিপূৰণ কৰিব লাগিব, আৰু তাৰ লগত 5 ভাগৰ এভাগ পুৰোহিতক বেছিকৈ দিব লাগিব। পাছত পুৰোহিতে সেই দুখাৰ্থক মেৰটোৰ বলি দিয়াৰ দ্বাৰাই তেওঁক প্ৰায়চিত্ত কৰিব, তেতিয়া তেওঁৰ পাপ ক্ষমা হ'ব। আৰু কোনোৱে যদি জিহুৱাই নিক্ষেপ কৰা কোনো কৰ্ম কৰি পাপ কৰে, তেন্তে তেওঁ তাক নাজানিলেও দোষী হ'ব। আৰু নিজ অপৰাধৰ ফল ভোগ কৰিব। তেওঁ দুখাৰ্থক বলিদানৰ বাবে জাকৰ পৰা তোমাৰ নিৰূপিত মূল্য এটা নিঘুনি মতামেৰ পুৰোহিতৰ ওচৰলৈ আনিব, আৰু পুৰোহিতে তেওঁ নাজানি কৰা দুখৰ বাবে তেওঁক প্ৰায়চিত্ৰ কৰিব, তেতিয়া তেওঁ পাপৰ ক্ষমা হ'ব। এয়ে হৈছে দুখাৰ্থক বলি, তেওঁ অৱশ্যে জিহুৱাৰ সাক্ষাতে দুখী।